আকাশবাণী গুৱাহাটী সভা আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে প্ৰজন্ম চহৰীয়া। এটা প্ৰধান বাতৰিসমূহ হ'ল 2024-25 বিত্তবৰ্ষৰ বাজেটত উত্তৰ পূৰ্বাঞ্চলৰ ৰেলখণ্ডৰ উন্নয়নৰ বাবে 12,376 কোটি টকা আবণ্টন দিয়া হৈছে বুলি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ। সংসদৰ উভয় সদনত কেন্দ্ৰীয় বাজেট সন্দৰ্ভত আলোচনা। এটা বাজেটত একাংশ ৰাজ্যৰ ক্ষেত্ৰত বৈষম্য হোৱা বুলি উত্থাপিত অভিযোগ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অস্বীকাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী শক্তিমন্ত্ৰী আৰু পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰীৰ বৈঠকত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ আলোচনা আৰু মহিলা এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি মালয়েছিয়াৰ বিৰুদ্ধে বাংলাদেশৰ 114 ৰাণত জয়, আন এখন খেলত শ্ৰীলংকা আৰু থাইলেণ্ড মুখামুখি। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে এইবাৰৰ বাজেটত উত্তৰ পূৰ্বাঞ্চলৰ ৰেলখণ্ডৰ উন্নয়নৰ বাবে 12,376 কোটি টকা আবণ্টন দিয়া হৈছে। আজি উত্তৰ পূব সীমান্ত ৰেলৰ জ্যেষ্ঠ বিষয়া আৰু সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত ৰেলমন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ পূৰ্বাঞ্চলত 74,972 কোটি টকা বিনিয়োগেৰে 18টা ৰেলৰ প্ৰকল্পৰ কাম চলি আছে। তেওঁ কয় যে যোৱা 10 বছৰত উত্তৰ পূৰ্বাঞ্চলত 470টা ৰেলৰ আণ্ডাৰপাছ আৰু অভাৰব্ৰীজৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগতে 80টা ষ্টেচনৰ পুনৰ উন্নয়ন কৰা হৈছে। কেন্দ্ৰই বৰ্তমানৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে পৰ্যাপ্ত ধন আবণ্টন দিছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। যোৱা বছৰৰ ডিচেম্বৰৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰেলপথ বৈদ্যুতিকীকৰণ কৰা হ'ব। ইফালে মানৱ সুৰক্ষাৰ বিষয়টো উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই বিষয়টো চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয় আৰু যোৱা 10 বছৰত ৰেল দুৰ্ঘটনাৰ সংখ্যা 60% হ্ৰাস পাইছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় বাজেটত একাংশ ৰাজ্যৰ ক্ষেত্ৰত বৈষম্য হোৱা বুলি উত্থাপিত অভিযোগ অস্বীকাৰ কৰিছে। ৰাজ্যসভাৰ শূন্যকালত আজি বিৰোধী দলসমূহে উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰত তেওঁ ওলোটাই এই বুলি অভিযোগ কৰে যে বিৰোধীশাসিত ৰাজ্যসমূহলৈ একোৱেই দিয়া হোৱা নাই বুলি কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী পক্ষই অভিজ্ঞতাভাৱে জনসাধাৰণক পতিয়ন নোৱাৰাৰ চেষ্টা কৰি আহিছে। তেওঁ এই কথা স্পষ্ট কৰি দিয়ে যে প্ৰতিখন বাজেটত দেশৰ প্ৰতিখন ৰাজ্যৰ নাম উল্লেখ কৰাৰ সুবিধা নাথাকে। কোনোখন নিৰ্দিষ্ট ৰাজ্যৰ নাম বাজেটত উল্লেখ নকৰাটোৱে সেই ৰাজ্যসমূহ কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহে সামৰি নোলোৱাটোক নুবুজায় বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে কয় যে কেন্দ্ৰীয় মন্ত্ৰীসভাই মহাৰাষ্ট্ৰ আৰু পশ্চিমবংগৰ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ প্ৰতি অনুমোদন জনাইছে। আজি পুৱা সদন মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ নেতা মল্লিকাৰ্জুন খাৰ্গে বিষয়টো উত্থাপন কৰি কেন্দ্ৰীয় বাজেটখনক চৰকাৰক ৰক্ষা কৰাৰ উপায় হিচাপে ব্যৱহাৰ কৰা বুলি অভিযোগ কৰে। বিৰোধী পক্ষই ইয়াৰ বিৰোধিতা কৰিব বুলি উল্লেখ কৰি তেওঁ বাজেটখনত সমতা নাথাকিলে উন্নয়ন কিদৰে সম্ভৱ হ'ব বুলি প্ৰশ্ন তোলে। বিষয়টোক লৈ বিত্তমন্ত্ৰীগৰাকীৰ প্ৰত্যুত্তৰৰ পাছত বিৰোধী দলসমূহে উচ্চ সদন ত্যাগ কৰে। ইয়াৰ পূৰ্বে বিৰোধী সাংসদসকলক সদন স্থগিত ৰখাৰ জাননী নাকচ কৰি সভাপতি জগদীপ ধনখড়ে কয় যে ৰেল জাননী ব্যতিক্ৰমী পৰিস্থিতিতহে গ্ৰহণ কৰা হয়। বিগত 37 বছৰৰ ভিতৰত ছবাৰহে ৰেল স্থগিতকৰণৰ জাননী দিয়া হৈছে বুলি তেওঁ লগতে উল্লেখ কৰে। আনহাতে লোকসভাতো একেটা বিষয়ক লৈ বিৰোধী পক্ষই আজি সদন ত্যাগ কৰে। আজি পুৱা সভাৰ কাম কাজ আৰম্ভ হোৱাৰ সময়তে কংগ্ৰেছ, সমাজবাদী পাৰ্টি, ডি এম কে, টি এম চি আৰু অন্যান্য বিৰোধী দলসমূহৰ সদস্যসকলে থিয় হৈ অন্ধ্ৰপ্ৰদেশ আৰু বিহাৰৰ বাহিৰে অন্য ৰাজ্যসমূহৰ ক্ষেত্ৰত বৈষম্য হোৱা বুলি অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰে। অধ্যক্ষ এম বিৰলাই সদনত বিৰোধী পক্ষৰ এনে আচৰণৰ বিৰুদ্ধে মত প্ৰকাশ কৰি সদনৰ প্ৰশ্নকালৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰাৰ বাবে পৰিকল্পিতভাৱে কৰা এনে চেষ্টাক অযুক্তিকৰ বুলি আখ্যা দিয়ে। একেদৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱেও বিৰোধী পক্ষৰ সাংসদসকলৰ আচৰণক লৈ প্ৰশ্ন তোলে। সংসদৰ উভয় সদনতে আজি 2024-25 বিত্তবৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। লোকসভাত এই আলোচনা আৰম্ভ কৰি কংগ্ৰেছ দলৰ সাংসদ কুমাৰী সঞ্জয় কয় যে দেশত নিবনুৱা সমস্যা দিনকদিনে বৃদ্ধি পাইছে। তেওঁ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিভাগসমূহত খালি থকা পদসমূহ পূৰণ কৰাৰ কিয় ব্যৱস্থা লোৱা হোৱা নাই বুলি প্ৰশ্ন তোলে। তদুপৰি এইবাৰৰ বাজেটখনে কৃষক আৰু শ্ৰমিকসকলৰ প্ৰয়োজনক অৱজ্ঞা কৰিছে বুলি তেওঁ মন্তব্য কৰে। আলোচনাত অংশ লৈ বিজেপিৰ বিপ্লৱ কুমাৰ দেৱে কয় যে 2014 চনত বিজেপি শাসনলৈ অহাৰ সময়ত ভাৰতক বিশ্বৰ অৰ্থনৈতিকভাৱে দুৰ্বল 5খন ৰাষ্ট্ৰৰ ভিতৰত এখন হিচাপে গণ্য কৰা হৈছিল। তেওঁ লগতে কয় যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে অৰ্থনৈতিক ব্যৱস্থাটো স্বাস্থ্য কৰি তোলাৰ ফলত এইবাৰৰ অৰ্থনৈতিক জৰীপ অনুসৰি 2024-25 বৰ্ষত দেশৰ মুঠ সৰু উৎপাদনৰ বিকাশৰ হাৰ 6.5-7% বৃদ্ধিৰ সম্ভাৱনা দেখা দিছে। তদুপৰি যোৱা বছৰৰ বাজেটৰ তুলনাত এইবাৰৰ বাজেটত 18%ৰ অধিক মূলধনী ব্যয়ৰ প্ৰস্তাৱ দিয়া হৈছে বুলি তেওঁ মন্তব্য কৰে। সমাজবাদী পাৰ্টীৰ নৰেন্দ্ৰ সিঙে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বাজেটত উত্তৰ প্ৰদেশক অৱহেলা কৰিছে বুলি অভিযোগ তোলে। টিএমচিৰ সাংসদ অভিষেক বেনাৰ্জীয়ে নিবনুৱা সমস্যা, বিমুদ্ৰাকৰণৰ উপৰি কেন্দ্ৰীয় স্বাস্থ্যসমূহক বিৰোধী দলৰ নেতাৰ বিৰুদ্ধে অপব্যৱহাৰ কৰা বুলি অভিযোগ তোলে। ৰাজ্যসভাতো আজি পুনৰ বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। আলোচনা আৰম্ভ কৰি কংগ্ৰেছৰ সাংসদ পি চিদাম্বৰমে নিবনুৱা সমস্যা আৰু মুদ্ৰাস্ফীতিৰ প্ৰসংগ উত্থাপন কৰে। তেওঁ কেন্দ্ৰীয় বাজেটত কৰ্মসংস্থাপনৰ সৈতে জড়িত উদগনি আঁচনি ঘোষণা সন্দৰ্ভতো প্ৰশ্ন তোলে। ইয়াৰ বিপৰীতে বিজেপিৰ ডঃ ৰাধামোহন দাস আগৰৱালে বিগত 10 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ সাফল্যসমূহত আলোকপাত কৰে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা জনধন যোজনাই দেশৰ কোটি কোটি লোকক বেংক সেৱা প্ৰদান কৰিছে। তদুপৰি 14 কোটিৰো অধিক পৰিয়ালে নাৰ যোগে ঘৰতে বিশুদ্ধ খোৱাপানী লাভ কৰিছে বুলি তেওঁ উল্লেখ কৰে।
अब सिर्फ सजा नहीं मिलेगी, होगा न्याय। भारतीय न्याय संहिता मतलब नया कानून 1 जुलाई से लागू। आजाद भारत के अपने कानून। अब आएगा देश में न्याय का नया दौर। सच नहीं अब न्याय पर होगा सबका जोर। विकसित भारत का ये है नया अध्याय। सबसे समान व्यवहार मिलेगा सबको न्याय। सरल है सुलभ है पारदर्शी तकनीकी युक्त है और है स्वदेशी। इसमें है महिलाओं बुजुर्गों का सम्मान शामिल है। इसमें जन जन की जान साथ इसके चलने का देश बल चढ़ा जुनून। ये है आजाद भारत के अपने कानून।
অসম গাঁও আৰু সদনৰ সদস্যৰ বাবে 1,00,000 টকা আৰু দেশৰ সংখ্যালঘুসকলৰ কল্যাণৰ বাবে 5,000,000 টকা আবণ্টন দিবলৈ জনাব এই পক্ষৰ সভাপতি বদন্ত ৰাজগোৱাল আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰত ৰাজগোৱালে কয় যে বাজেট ভাষণত দান ব্যৱস্থাপনাৰ বাবে অসম সাহায্য পতালৈ প্ৰতিশ্ৰুতি দিয়া হৈছে যদিও কোনো ধৰণৰ পৰিমাণৰ পেকেজ ঘোষণা কৰা হোৱা নাই। তদুপৰি সংখ্যালঘুসকলৰ কল্যাণৰ বাবে উচিত ব্যৱস্থা ল'বলৈ তেওঁ দাবী জনায়। কৰোণাৰ পৰা সলনি হৈ থকা যশস্বী সংবাদ পৰিচালক ৰাণাগড়ৰ সলনিত আৰক্ষী কেন্দ্ৰত অভিযান অব্যাহত ৰাখিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পিছফালে ব্ৰহ্মপুত্ৰত এছ বিহাৰে চুবুৰীয়া সন্দৰ্ভত অভিযান চলাইছে। অৱশ্যে এই পৰ্যন্ত সংবাদ পৰিচালকগৰাকীক সংহত ওলোৱা নাই। সংবাদ পৰিচালকগৰাকীক সন্ধানত ব্যৱহাৰ কৰা চফাৰ বাবে তেওঁৰ গতিবিধিৰ নদৰ তেওঁলোকে ধৰা পেলাইছে। অৱশ্যে তাৰ পৰা উভতি অহা কোনো তথ্য পোৱা হোৱা নাই বুলি আৰক্ষী আয়ুক্ত দিগন্ত বৰাই প্ৰকাশ কৰিছে। আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে চুবুৰীয়া সন্দৰ্ভীন হৈ থকা ঘটনাৰ আঁৰত কোনো বাহ্যিক কাৰণ জড়িত নাই আৰু ব্যক্তিগত নাইবা পাৰিবাৰিক কাৰণতহে তেওঁ ওলাই যোৱাৰ তথ্য পোৱা গৈছে। ৰাজ্যপাল ভৰত সিং কটাৰীয়ে আজি বাক্সা জিলাৰ সদৰ মুকলিপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ কেইবাটাও বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে বৈঠক উপনীত হয়। ৰাজ্যপালগৰাকীয়ে বিষয়াসকলৰ পৰা বিভাগীয় কাম কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে প্ৰয়োজনীয় পৰামৰ্শ প্ৰদান কৰে। বৈঠকৰ পাছত সাংবাদিকৰ আগত ৰাজ্যপালগৰাকীয়ে ৰাজ্যৰ স্বাস্থ্য আৰু শিক্ষাখণ্ড পূৰ্বতকৈ উন্নত হোৱা বুলি মন্তব্য কৰে। আনহাতে জল জীৱন আঁচনিৰ অধীনত চলি থকা বিশুদ্ধ খোৱাপানী যোগান প্ৰকল্পসমূহৰ সফল ৰূপায়ণ হোৱা বুলিও শ্ৰীকাটাৰীয়ে জানিবলৈ দিয়ে। এই বৈঠকত ৰাজ্যপালগৰাকীৰ সৈতে মন্ত্ৰী উৰ্ষা বৰা ব্ৰহ্ম নীতি আয়োগৰ অধ্যক্ষ কাটাৰাম বৰাৰ উপৰি কেইবাগৰাকী বিষয়া উপস্থিত থাকে। নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূৰ্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য আৰু কৃষি বিভাগে বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰিছে। সম্পাদিত অভিযানৰ অধীনত অধিবাসী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টি দৃষ্টি উন্নত কৰাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ অংশ হিচাপে মানিত প্ৰথম কেইদিনতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে। তদুপৰি সৰহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান শিশু প্ৰতিৰোধ পাল কৰাৰ প্ৰতি সজাগতা সৃষ্টিৰ দ্বাৰা শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে। সম্প্ৰতি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহতো প্ৰসূতি আৰু শিশুৰ স্বাস্থ্য ৰক্ষাৰ বাবে এই অভিযানৰ অধীনত ব্যৱস্থা অব্যাহত ৰখা হৈছে। ইফালে চৰকাৰে 2015 চনতে কৃষকৰ বাবে আৰম্ভ কৰা ভূমি স্বাস্থ্য কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্ত কৰাৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আত্মসহায়ক গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে। এতিয়া বিদ্যুৎ যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱা এমাহৰ ভিতৰতে পাঠ্যভিত্তিৰ বিতৰণৰ হাৰ বৃদ্ধি কৰাৰো লক্ষ্য লোৱা হৈছে। তেনেহলে জিলা সম্মেলনৰ অভিযানৰ অংশ হিচাপে নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগতে জিলা তথা খণ্ড বিষয়াসকলে গ্ৰামসভা নাটক পুষ্টি কৰা হাৰ মেলা স্বাস্থ্য শিবিৰ প্ৰদৰ্শনী সজাগতা সভা আৰু সমদল আদি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। শ্ৰোতা কৰা সন্ধিয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। প্ৰাৰ্থী বাতৰিখনত প্ৰজন্ম চহৰীয়াৰ পৰা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা আজি নতুন দিল্লীত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতারমনের সঙ্গে এখন বৈঠকত মিলিত হয়। এই বৈঠকত মুখ্যমন্ত্রীগুলো বিকশিত ভারতের বাজেট আগবহার বাবে কেন্দ্রীয় মন্ত্রীগুলো কান্তি খনক জ্ঞাপন করে। বৈঠকত দুগারী আনকেব্য গুরুত্বপূর্ণ বিষয়ের আলোচনা করে। এই সম্পর্ক মুখ্যমন্ত্রী শর্মায় কয় যে বিত্তমন্ত্রীগুলো কেন্দ্রীয় বাজেটত ঘোষণা করা ধরনের দাম স্থিতিস্থাপক সবল অর্থনীতি গড়ি তোলার রাজ্যখানে সকল ধরনের সহায় সহযোগিতা আগবহার প্রতিশ্রুতি দিয়ে। তদুপরি রাজ্যের হাইড্রোকার্বন উদ্যোগের পর রয়্যালটি সম্পর্ক সকল বিষয় সকালে নিষ্পত্তি করা হব বলেও প্রতিশ্রুতি দিয়ার কথাও মুখ্যমন্ত্রীগুলো উল্লেখ করে। বৈঠকত মুখ্যমন্ত্রীগুলো মূলধনন দিয়ার রাজ্যসমূহে আগবহা বিশেষ সাহায্য আঁচনির কৃতজ্ঞতা জ্ঞাপন করে এই আঁচনি অধিক শক্তিশালী করার পরামর্শ আগবায়। ইফালে মুখ্যমন্ত্রী শর্মা কেন্দ্রীয় শক্তি গৃহ নির্মাণ আর নগর পরিক্রমা বিভাগের মন্ত্রী মনোহরলাল খট্টারের সঙ্গে আন এখন বৈঠকত মিলিত হয়। এই বৈঠকত রাজ্যের সকল অঞ্চলতে বিদ্যুতের উপলব্ধতা সুনিশ্চিত করা তথা গ্রাহক বিতরক আর উৎপাদক সকল উপকৃত হওয়াক শক্তি খণ্ডর সংস্কারের দিকসমূহ আলোচনা করা হয়। আহিত বৈঠকত কেন্দ্রীয় মন্ত্রীগুলো গুৱাহাটীর সমীপত সেটেলাইট টাউনশ্বিপ স্থাপনের রাজ্য সরকারের প্রচেষ্টা সহায় সহযোগিতা আগবহার আশ্বাস প্রদান করে। মুখ্যমন্ত্রী শর্মায় কেন্দ্রীয় পরিবেশ বন আর জলবায়ু পরিবর্তন মন্ত্রী ভূপেন্দ্র যাদবক সাক্ষাৎ করে সরকারের রাজ্যের পরিবেশের ভারসাম্য রক্ষা আর বনাঞ্চল বৃদ্ধি করার বিষয় গ্রহণ করা বিভিন্ন পদক্ষেপের বিষয়ে অবগত করে। তদুপরি জলবায়ু পরিবর্তনের প্রভাব লাঘব করবলে সরকারে নতুনক ঘোষণা করা মূল আঁচনিসমূহের দ্বারা রাজ্যখন কিদরে লাভবান হব পারে সে বিষয়ে আলোচনা করে। উচ্চতম ন্যায়ালয়ে বিচারাধীন গোচরসমূহৰ নিষ্পত্তিৰ বাবে অহা 29 জুলাইৰ পৰা 3 আগষ্টলৈ লোক আদালতৰ আয়োজন কৰিছে। উচ্চতম ন্যায়ালয়ৰ প্ৰতিষ্ঠাৰ 75 সংখ্যক বৰ্ষ পূৰণ হোৱাৰ উপলক্ষে এই পদক্ষেপ লোৱা হৈছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে নাগৰিকসকলক সৰ্বোচ্চ ন্যায়ালয়ত বিচাৰাধীন নিজৰ গোচৰসমূহ নিষ্পত্তিৰ সুবিধা গ্ৰহণ কৰিবলৈ আহান জনাইছে। জিলাপুৰ প্ৰশাসনৰ সহযোগত আৰু জিলাখনৰ অসামৰিক প্ৰতিৰক্ষা নিয়ন্ত্ৰকৰ উদ্যোগত আজিৰে পৰা মৰিয়নী মহাবিদ্যালয়ত অসামৰিক প্ৰতিৰক্ষা বিষয়ক প্ৰশিক্ষণ অনুষ্ঠিত হয়। এই কাৰ্যসূচীত উদ্ধাৰ আৰু সাহায্য অভিযান, অগ্নিকাণ্ড আৰু জৰুৰীকালীন অৱস্থাত গ্ৰহণ কৰিবলগীয়া পদক্ষেপ, দুৰ্যোগ ব্যৱস্থাপনা আদি সম্পৰ্কীয় প্ৰশিক্ষণ দিয়া হয়। প্ৰশিক্ষণৰ পাছত 32গৰাকী অসামৰিক প্ৰতিৰক্ষা স্বেচ্ছাসেৱকক বাছনি কৰি মানপত্ৰ প্ৰদান কৰে। ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই আজি অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণৰ মন্ত্ৰালয়ৰ সহযোগত গুৱাহাটীত অনুষ্ঠিত ডিজিটেল ক্ৰপ ছাৰ্ভে আৰু ফাৰ্মাৰ্ছ ৰেজিষ্ট্ৰী প্ৰশিক্ষণ তথা কৰ্মশালাৰ উদ্বোধন কৰে। দুদিনীয়া এই প্ৰশিক্ষণ শিবিৰত ৰাজ্যৰ 29খন জিলাৰ 649গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে কালি সদনত উত্থাপন কৰা 2024-25 বৰ্ষৰ কেন্দ্ৰীয় বাজেটত ডিজিটেল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ সন্দৰ্ভত অগ্ৰাধিকাৰ ভিত্তিত গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ অধীনত অসমৰ লগতে অন্যান্য ৰাজ্যৰ মুঠ 400খন জিলাত ডিজিটেল ক্ৰপ ছাৰ্ভে কাম আৰম্ভ কৰাৰ বিষয়ে উল্লেখ কৰা হৈছে। এই উদ্বোধনী অনুষ্ঠানত ৰাজ্য তথা কেন্দ্ৰীয় কৃষি, ৰাজহ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। অসম গণ পৰিষদ দলৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত আজি দলৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত সমাগত উপ নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সাংগঠনিক কাম কাজ আৰু ভৱিষ্যত পৰিকল্পনা বিভিন্ন ধৰণে আলোচনা কৰা হয়। তদুপৰি কাৰ্যনিৰ্বাহক সভাত তৃণমূল পৰ্যায়ত দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ বাবে ৰণকৌশল ৰচনাৰ বিভিন্ন দিশ সম্পৰ্কতো আলোচনা কৰা হয়। সভাত দলৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, কেন্দ্ৰীয় সমিতিৰ উপ সভাপতিসকল, সাধাৰণ সম্পাদকসকল, ভাতৃ ভগ্নী সংগঠন তথা জিলা সমিতিসমূহৰ সভাপতি আৰু সম্পাদকসকল উপস্থিত থাকে। ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে গোৱালপাৰা জিলাত জাপানিজ এনচেফেলাইটিছৰ ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে। জিলাখনত এই পৰ্যন্ত 9জন লোক এই ৰোগত আক্ৰান্ত হৈছে। ইয়াৰে 9জনৰ মঙলপাৰাত নকুল কছাৰী নামৰ লোকজন আৰু কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। আনহাতে 3জন গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ আই চি ইউত আৰু 1জন গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। বাকী 3জন ক্ৰমাৎ সুস্থ হৈ উঠিছে বুলি জিলা স্বাস্থ্য বিভাগে জানিবলৈ দিছে। আনহাতে জিলাখনত যাতে এই ৰোগ অধিক বিয়পিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগে তৎপৰতা ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰীয়ে প্ৰকাশ কৰিছে। গুৱাহাটীৰ বেলতলাৰ সৌৰভনগৰ নিবাসী বিশিষ্ট সংগীত শিল্পী তথা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ শাস্ত্ৰীয় সংগীতৰ শিল্পী পুষ্পৰঞ্জন দেৰ আজি পুৱতি নিশা দেহাৱসান ঘটে। বিগত কিছুদিন ধৰি অসুস্থ হৈ থকা দেৰ মৃত্যু সময়ত বয়স আছিল 79 বছৰ। মহিলা এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি বাংলাদেশে মালয়েছিয়াৰ বিৰুদ্ধে 114 ৰাণত জয়লাভ কৰে। খেলখনত বাংলাদেশে নিৰ্ধাৰিত 20 অভাৰত 2টা উইকেট হেৰুৱাই 191 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে মালয়েছিয়াই 20 অভাৰত 8টা উইকেট হেৰুৱাই 77 ৰাণ সংগ্ৰহ কৰে। ইফালে আজি সম্প্ৰতি সময়ৰ পাছতে অনুষ্ঠিত হবলগীয়া আনখন খেলত শ্ৰীলংকা থাইলেণ্ডৰ মুখামুখি হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। 2026 বিত্তীয় বৰ্ষৰ বাজেটত উত্তৰ পূৰ্বাঞ্চলৰ ৰেলখণ্ডৰ উন্নয়নৰ বাবে 10,377 কোটি টকা আবণ্টন দিয়া হৈছে বুলি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ। সংসদৰ উভয় সদনত কেন্দ্ৰীয় বাজেট সন্দৰ্ভত আলোচনা। কেন্দ্ৰীয় বাজেটত একাংশ ৰাজ্যৰ ক্ষেত্ৰত বৈষম্য হোৱা বুলি উত্থাপিত অভিযোগ, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অস্বীকাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী, শক্তিমন্ত্ৰী আৰু পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰীৰে বৈঠকত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ আলোচনা। আৰু মহিলা এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি মালয়েছিয়াৰ বিৰুদ্ধে বাংলাদেশৰ 114 ৰানত জয়, আনখন খেলত শ্ৰীলংকা আৰু থাইলেণ্ড মুখামুখি। সন্ধিয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।